নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনিৰ বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। সুন্দৰৰ পূজাৰী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 74 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হৈছে। 1951 চনৰ আজিৰ দিনটোতে সব্যসাচী শিল্পীগৰাকীৰ দেহাৱসান ঘটিছিল। সমগ্ৰ অসমবাসীয়ে এই দিনটোক প্ৰতি বছৰে শিল্পী দিৱস হিচাপে পালন কৰি আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আজিৰ শিল্পী দিৱস উপলক্ষে ৰূপকৰৰ সোঁৱৰণত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে বিশিষ্ট সংগীত শিল্পী ডঃ অনিমা চৌধুৰী আৰু মুকুল ৰাভাক চলিত বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব। বিগত বৰ্ষৰ সন্মানীয় নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ, সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰবীণ অভিনেত্ৰী হীৰা নেওগলৈ আৰু জননেতা ভীমবৰ দেউৰী বঁটা বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মলৈ আগবঢ়োৱা হ'ব। এই অনুষ্ঠানত বিত্ত, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগে, কৃষিমন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। একেদৰে সদৌ অসম ছাত্ৰ সন্থাই হোজাই জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কালিৰে পৰা দুদিনীয়াকৈ হোজাইত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কালি প্ৰথম দিনা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে জিলাভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত মুকলি কুইজ আৰু জ্যোতি সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। নিশাৰ ভাগত নাট্যানুষ্ঠানত ৰূপকৰৰ কালজয়ী নাট ৰূপালীম পৰিৱেশন কৰা হয়। আজিৰ অনুষ্ঠানত কেইবাগৰাকীও শিল্পীক সম্বৰ্ধনা জনোৱাৰ উপৰি মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত জিলা পুথিভঁৰালত আজি শিল্পী দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। ৰাজ্যৰ 14 জিলাত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰে পৰা 22 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত হ'বলগীয়া জিলাকেইখন ক্ৰমে বাক্সা, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামোলপুৰ, তিনিচুকীয়া আৰু কাৰ্বি আংলং। আজি আটাইকেইখন জিলাতে গুণোৎসৱৰ স্বমূল্যায়ন আৰু 20-22 জানুৱাৰীলৈ বহিমূল্যায়ন কৰা হ'ব। গুণোৎসৱে 14 জিলাৰ 15,663 বিদ্যালয়ৰ 14,14,932 ছাত্ৰ ছাত্ৰীক সামৰি ল'ব। বহিমূল্যায়নত 6,253 মন্ত্ৰী, সাংসদ, বিধায়ক আৰু চৰকাৰী বিষয়াই পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2024-25 বৰ্ষৰ বাবে আজি পুনৰ অনলাইন পঞ্জীয়ন পৰ্টেল মুকলি কৰিব। এই সন্দৰ্ভত বিস্তৃত তথ্যৰ বাবে পৰিষদে 21 জানুৱাৰী পৰ্যন্ত সংশ্লিষ্ট সকলো পক্ষকে পৰিষদৰ ৱেবছাইট চাবলৈ আহান জনাইছে। নিৰ্দেশনাটোত পৰিষদে স্পষ্ট কৰি দিয়ে যে পৰৱৰ্তী পৰ্যায়ত পঞ্জীয়নৰ বাবে কোনোধৰণৰ সময় বৃদ্ধি কৰা নহয়, অফলাইনৰ জৰিয়তেও কোনোধৰণৰ পঞ্জীয়ন পত্ৰ গ্ৰহণ কৰা নহয় বুলি পৰিষদে জানিবলৈ দিছে। মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ পানখেৰা গাঁৱত অনুষ্ঠিত হোৱা 32 সংখ্যক খিলঞ্জীয়া একতা সাংস্কৃতিক মহাসন্মিলনত মৰাণ জনগোষ্ঠীয় 26 জনীয়া এটা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰি বহু দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। 13 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈ অনুষ্ঠিত হোৱা এই সমাৰোহত মৰাণ জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান আৰু জনজাতীয় আৰ্হিৰ ঘৰ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত দলটোৱে বহু সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে। এই সাংস্কৃতিক মহাসন্মিলনৰ অনুষ্ঠানত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে ইৰাণ, নিউজিলেণ্ড, আমেৰিকা আদি দেশৰ পৰাও প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ তত্বাৱধানত এই সাংস্কৃতিক দলটোৱে অনুষ্ঠানত অংশগ্ৰহণ কৰে। তিনিচুকীয়া আৰক্ষীয়ে যোৱা নিশা ড্ৰাগছ বিৰোধী অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ 3 জন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। তিনিচুকীয়া জিলা আৰক্ষীৰ নেতৃত্বত চলা এই অভিযানত হিজুগুৰিৰ এখন হোটেলত অভিযান চলাই 43 গ্ৰাম সন্দেহজনক ড্ৰাগছসহ 2 জনক আটক কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতেই অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।